এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 স্তম্ভৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেগুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ 2,00,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলিও শ্ৰীশৰণীয়া সংবাদমেলত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। এয়া হৈছে ডঃ শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰথম আনুষ্ঠানিক মত বিনিময়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অসমৰ নৱগঠিত NDA চৰকাৰৰ প্ৰাথমিক অগ্ৰগতি আৰু অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ বিচাৰে। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কালি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশনাৰসকল, তেখেতসকলেও তিতাবৰ চিভিলেজ ডিঅ'ত গোটেইখিনি গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ, ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা তেনেকুৱা ধৰণৰ এণ্টি ড্ৰাগ কেম্পেইন কৰা হৈছে আৰু ভিলেজবিলাকতো কৰা হৈছে। এতিয়া যোৱাকালি পুলিচ প্ৰশাসনৰ সহযোগত তেনেকে তিতাবৰ বহলা অঞ্চলত কৰা হৈছে। এইটো এটা বৃহৎ পদক্ষেপ। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত
জিলাখনত আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট তথা নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।